إنما ذلكم الشيطان يخوف أولياءه فلا تخافوهم وخافون إن كنتم مؤمنين.
দৰাচলতে সেই ভয় দেখুৱা ব্যক্তিজন আছিল শয়তান, যিয়ে তোমালোকক তাৰ কাফিৰ বন্ধুসকলৰ ভয় দেখুৱায়। এতেকে যদি তোমালোকে মুমিন হোৱা তেন্তে সিহঁতক কেতিয়াও ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা।